চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
যিশু তোমাৰ অবিহনে আজি মোৰ এই জীৱন আৰু একো নিবিচাৰোঁ।
আমাৰ পৰম পবিত্ৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ পৰম পিতা পৰমেশ্বৰে আপোনাক ভালে কুশলে ৰাখিছে। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়নৰ বাবে। এই বাইবেল অধ্যয়নে যুগে যুগে পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্নজনৰ জীৱন সলনি কৰি আহিছে, জীয়াই থকাৰ প্ৰেৰণা যোগাই আহিছে। আমাৰ শ্ৰোতাসকলেও আমালৈ তেনেকুৱা উৎসাহজনক চিঠি প্ৰায়েই লিখে আৰু তাৰ দ্বাৰা আমি উৎসাহিত হওঁ, কাম কৰি যোৱাৰ প্ৰেৰণা পাওঁ। আপুনি বাৰু এই অনুষ্ঠান শুনি কেনে পাইছে? অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আমাৰ ঠিকনা
ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
ভক্তিবচন,
টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন প্ৰাৰ্থনাৰে আমাৰ আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ। হওক, হে আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমিয়েই এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, পালনকৰ্তা। তুমি সৰ্বশক্তিমান, সৰ্বজ্ঞানী, সৰ্বব্যাপী ঈশ্বৰ। তুমি ন্যায়বান, পবিত্ৰ, কৰুণাময় ঈশ্বৰ। তোমাৰ আগত আমি অতি নগণ্য, আমি দুৰ্বল, অপবিত্ৰ মানুহ। আমাৰ একো নাই যিহেৰে আমি তোমাৰ দৃষ্টিত গ্ৰহণীয় হ'ব পাৰোঁ। কিন্তু তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক তোমাৰ সংগী কৰি ল'বলৈ, আমাক নৰকৰ পৰা বচাবলৈ তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকে জগতলৈ পঠালা। তেওঁ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি আমাৰ বাবে পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰিলে, যাতে তেওঁক বিশ্বাস আৰু ভৰসা কৰি আমি পৰিত্ৰাণ পাব পাৰোঁ। তাৰ বাবে তোমাক শতসহস্ৰবাৰ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ বাক্য আলোচনা কৰিবলৈ ওলাইছোঁ। তুমি আমাক বিশেষভাৱে কথা কোৱা। অনুষ্ঠান শুনি থকা প্ৰতিজন ব্যক্তিৰ আগত তুমি নিজকে প্ৰকাশ কৰা, তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা, কিয়নো এই প্ৰাৰ্থনা আমাৰ জীৱিত ত্ৰাণকৰ্তা মহান প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আজি কিছুদিন ধৰি আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভৱবাদীৰ পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলো আৰু 2 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো। আজিৰ অনুষ্ঠানত আমি 10 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। বাইবেলৰ পৰা পাঠ কৰি দিম। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন। জখৰীয়া 10:3 পদ। ভেড়াৰখীয়াবিলাকৰ অহিতে মোৰ ক্ৰোধ জ্বলি উঠিছে আৰু মই মতা চাকবিলাকক দণ্ড দিম, কিয়নো বাহিনীবিলাকৰ জিহুৱাই নিজৰ জাক জিহুদা বংশৰ বুজ বিচাৰ লৈছে। তেওঁবিলাকক নিজৰ উত্তম ৰণুৱা ঘোঁৰা যেন কৰিব। ভেড়াৰখীয়াবিলাকৰ অহিতে মোৰ ক্ৰোধ জ্বলি উঠিছে। ইয়াত ঈশ্বৰে কৈছে যে ইছৰাইল জাতিৰ মাজত থকা ভুৱা ভাৱবাদী, ভুৱা ধৰ্মীয় নেতাৰ প্ৰতি তেওঁ অতিশয় অসন্তুষ্ট। এই ভুৱা ভাৱবাদীবোৰে ছয়তানৰ পথহে লৈছিল, ছয়তানৰ দ্বাৰা প্ৰভাৱিত অলৌকিক কাম কাজত ভাগ লৈছিল। তেওঁলোকে ইছৰাইলীয়া লোকবিলাকক অপথে নিছিল। আৰু মই মতা ছাগলীবিলাকক দণ্ড দিম। ঈশ্বৰে ইছৰাইলৰ নেতাবিলাকক মতা ছাগলী বুলি কৈছে। এজন বিখ্যাত লোকে এটা উদাহৰণ দিছিল। ভেড়া ছাগলী আদি বধ কৰা ঠাইত এটা বিশেষ ধৰণৰ মতা ছাগলী ব্যৱহাৰ কৰা হয়। সেই ছাগলীটোৰ ডিঙিত এটা টিলিঙা আঁৰি দিয়া হয়। সেই ছাগলীটো আগে আগে যায় আৰু বাকী ভেড়া ছাগলীবোৰ সেই মতা ছাগলীটোৰ পিছে পিছে যায়। গতিকে সেই ভেড়াৰ জাকটোক কচাইখানালৈ আগবঢ়াই নিবৰ বাবে সেই মতা ছাগলীটোকেই ব্যৱহাৰ কৰা হয়। মতা ছাগলীটোক কচাইখানাৰ পিনে আগুৱাই নিলেই বাকী ভেড়া ছাগলীবোৰ পাছে পাছে যায়। ভেড়া ছাগলীবোৰ কচাইখানাৰ মুখ পালেই সেই মতা ছাগলীটো লাহেকৈ আঁতৰি যায়। এতিয়া ইয়াত ঈশ্বৰে কৈছে, মই মতা ছাগলীবিলাকক দণ্ড দিম, তেওঁ ইছৰাইলৰ নেতাবিলাকক শাস্তি দিম বুলি কৈছে। নেতাসকলে মানুহবোৰক ঈশ্বৰৰ বাক্যলৈ আগুৱাই নিব লাগিছিল, য'ত তেওঁলোকে ঈশ্বৰৰ সৈতে শান্তি উপভোগ কৰিব পাৰে, নিজৰ হৃদয়ত শান্তি লাভ কৰিব পাৰে। কিন্তু তেওঁবিলাকে তেনেকুৱা কৰা নাছিল, কাৰণ তেওঁলোক আছিল ভুৱা ভাৱবাদী। আচলতে তেওঁলোকে লোকসমূহক ঈশ্বৰৰ পৰা আঁতৰাইহে নিছিল, সেইবাবেই তেওঁলোকৰ ওপৰত ঈশ্বৰ বিতুষ্ট হৈছিল। কিয়নো বাহিনীবিলাকৰ জিহুৱাই নিজৰ জাক জিহুদা বংশৰ বুজ বিচাৰ লৈছে, তেওঁবিলাকক নিজৰ উত্তম ৰণুৱা ঘোঁৰা যেন কৰিব। ঈশ্বৰে তেওঁলোকক বিশেষভাৱে শক্তিশালী কৰিব বুলি কৈছে। শত্ৰুবোৰৰ বিপক্ষে তেওঁলোক শক্তিশালী হৈ উঠিব। তাৰপাছত ঈশ্বৰে ভৱিষ্যতলৈ মচীহৰ আগমন হ'বলগীয়া দিনলৈ আঙুলিয়াই দিছে। আমি 4 নম্বৰ পদত পাওঁ, তাৰে পৰা চুকৰ শিলটি, তাৰে পৰা বেৰত মৰা খুঁটিটো, তাৰে পৰা যুঁজ ধনুখন, আৰু তাৰে পৰা সকলো শাসনকৰ্তা উৎপন্ন হ'ব। তাৰে পৰা মানে ক'ৰ পৰা? আহিবলগীয়া মচীহৰ পৰা। ইয়াত ভৱিষ্যতৰ কথা কোৱা হৈছে। ইয়াত এইবুলি কোৱা হৈছে যে তেওঁৰ পৰাই চুকৰ প্ৰধান শিলটি ওলাব। ঘৰৰ দুখন বেৰ য'ত 90 ডিগ্ৰী কৰি লগ লাগে, তাতে চুকৰ প্ৰধান শিলটি পতা হয়। খ্ৰীষ্ট যীশুক ইয়াত চুকৰ প্ৰধান শিল বুলি কোৱা হৈছে আৰু ইয়াৰ এটা বিশেষ অৰ্থও আছে। যিহুদাৰ বেৰ আৰু উত্তৰৰ ৰাজ্যৰ 10টা ফৈদৰ বেৰ, এই দুয়োখন বেৰক একলগ কৰিব প্ৰভু যীশুখ্ৰীষ্টই। অৰ্থাৎ ইতিমধ্যে দুভাগত বিভক্ত হৈ যোৱা ইছৰাইল জাতিক তেওঁ আকৌ একলগ কৰিব। আমি ইতিমধ্যে পাই আহিছো যে ইছৰাইল জাতিৰ 12টা ফৈদ দুভাগত বিভক্ত হৈছিল। 10টা ফৈদৰ ৰাজ্যখন আছিল উত্তৰৰ ৰাজ্যখন আৰু কোৱা হৈছিল ইছৰাইল বুলি। আৰু বাকী দুটা ফৈদক লৈ গঠিত হৈছিল দক্ষিণৰ ৰাজ্য অৰ্থাৎ যিহুদা ৰাজ্য। এনেদৰে ইছৰাইল ৰাজ্যখন দুভাগত বিভক্ত হৈ গৈছিল। কিন্তু প্ৰভু যীশু যেতিয়া দ্বিতীয়বাৰ এই পৃথিৱীলৈ আহিব, তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ তেওঁ ইছৰাইলৰ গোটেই বাৰটা ফৈদ একত্ৰিত কৰিব। অৱশ্যে চুকৰ প্ৰধান শিল মানে ইয়াতকৈ আৰু অলপ বহল অৰ্থ আছে। এই বিষয়ে যীশুৱে ভাৱবাদীয়ে কি লিখিছিল অলপ মন কৰকচোন। এইকাৰণে প্ৰভুজী হোৱাই এইদৰে কৈছে, চোৱা, মই চিউনত ভিত্তিমূলৰ নিমিত্তে এটি শিল, এটি পৰীক্ষিত শিল, দৃঢ়কৈ বহুওৱা চুকৰ এটি বহুমূল্য শিল স্থাপন কৰিলোঁ। যি মানুহে বিশ্বাস কৰিব তেওঁ অধৈৰ্য নহ'ব। যীশুয়া 28:16। পাচনি পিতৰে তেওঁ লিখা পত্ৰত এই পদৰ পৰাই উদ্ধৃতি দিছে আৰু প্ৰভু যীশুখ্ৰীষ্টই সেই প্ৰধান শিল বুলি স্পষ্টভাৱে জনাই দিছে। আমি বাইবেলৰ পৰা চাইছো, কিয়নো শাস্ত্ৰত এইদৰে লিখা আছে, চোৱা, মই চিয়োনত মনোনীত আৰু বহুমূল্য চুকৰ এক প্ৰধান শিল স্থাপন কৰোঁ, যিজনে তেওঁত বিশ্বাস কৰে তেওঁ কোনোমতে লাজত নপৰিব। প্ৰথম পিতৰ 2:6। যীশুৱে ভাৱবাদীৰ পুস্তক আৰু পিতৰৰ প্ৰথম পত্ৰত পোৱা কথাখিনিয়ে একে অৰ্থই কৰে। প্ৰিয় শ্ৰোতা, আজিৰ এই জগতত ছয়তানৰ দ্বাৰা প্ৰবঞ্চিত হোৱাৰ খুব ভয় থাকে। গতিকে আমি প্ৰভু যীশুৰ কাষ চাপি তেওঁতেই সংলগ্ন হৈ থাকিব লাগে, ঈশ্বৰৰ বাক্যত লাগি থাকিব লাগে। ছয়তানৰ দ্বাৰা প্ৰভাৱিত কাৰ্যকলাপ বা মতবাদৰ পৰা আমি প্ৰভাৱিত নহ'ম বুলি অহংকাৰ কৰা উচিত নহয়। গ্ৰীকসকল অতি বুদ্ধিমান জাতি আছিল, কিন্তু তেওঁলোক জানো প্ৰকৃততে ঈশ্বৰৰ পথত চলিছিল। তেওঁলোক জানো ছয়তানৰ দ্বাৰা প্ৰভাৱিত হোৱা নাছিল, প্ৰবঞ্চিত হোৱা নাছিল। তেন্তে আমি কি কৰা উচিত? আমি প্ৰভু যীশুখ্ৰীষ্টলৈ ঘূৰিব লাগিব। তেওঁই চুকৰ প্ৰধান শিল, তেওঁই সেই ভিত্তিমূল য'ত আমি প্ৰকৃত অৰ্থত জিৰণি পাব পাৰোঁ। এতেকে বিশ্বাস কৰা যে তোমালোক, সেই বহুমূল্যতা তোমালোকৰেই নিমিত্তে। কিন্তু অবিশ্বাস কৰাবিলাকৰ নিমিত্তে ঘৰ সজীয়াবিলাকে যি শিল অগ্ৰাহ্য কৰিলে সেয়ে চুকৰ প্ৰধান শিল হ'ল, আৰু উজুতি খোৱা শিল অৰ্থাৎ বিঘ্নজনক শিল হ'ল। তেওঁবিলাকে বাক্য অমান্য কৰাত উজুতি খায়, তাৰ কাৰণেই তেওঁবিলাক নিযুক্ত হৈছিল। প্ৰথম পিতৰ 2:7-8। আমি ভাবোঁ ছয়তানৰ দ্বাৰা প্ৰভাৱিত ভুৱা মতবাদৰ পিছত যোৱা লোকসকলে ঈশ্বৰৰ বাক্য শুনিছে, খ্ৰীষ্টৰ শুভবাৰ্তা শুনিছে, কিন্তু তেওঁলোকে তালৈ পিটি দিছে। যেতিয়া কোনো মানুহে সত্যক প্ৰত্যাখ্যান কৰে তেতিয়া তেওঁলোকলৈ ঈশ্বৰে পঠিয়াই কি জানেনে প্ৰিয় শ্ৰোতা? বাইবেলৰ পৰাই পঢ়ি দিছো, আৰু সেইকাৰণেই যিবোৰে সত্যতাত বিশ্বাস নকৰি অধৰ্মতে সন্তুষ্ট হ'ল তেওঁবিলাকৰ সুধ বিচাৰ হ'বলৈ তেওঁবিলাকে যেন মিছাত বিশ্বাস কৰে তাৰ কাৰণে ঈশ্বৰে তেওঁবিলাকলৈ ভ্ৰান্তিৰ কাৰ্যসাধন পঠাই দিয়ে। 2:11-12 এই নীতিটো সলনি হোৱা নাই, আজিও এনে ঘটি আছে। প্ৰভু যীশুৱে নিজকে শিল বুলিকৈ এটা চমকপ্ৰদ মন্তব্য কৰিছিল। তেওঁ কি কৈছিল? এই শিলৰ ওপৰত যিকোনো পৰিব তেওঁ দুখৰ দুখৰকৈ ভাগি যাব, কিন্তু যাৰ ওপৰত এই শিল পৰিব তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব। মঠি 21:44। আপোনাৰ কি ঘটিব সেইটো নিৰ্ভৰ কৰিব সেই শিল অৰ্থাৎ যীশুখ্ৰীষ্টৰ প্ৰতি আপুনি কেনেকুৱা প্ৰতিক্ৰিয়া দেখুৱায় তাৰ ওপৰত। আপুনি শিলটিৰ ওপৰত পৰিব পাৰে অৰ্থাৎ শিলটিত আশ্ৰয় ল'ব পাৰে, খোপনি ল'ব পাৰে, নহ'লে শিলটি আপোনাৰ ওপৰত পৰিব। আপুনি যীশুখ্ৰীষ্টক গ্ৰহণ কৰিব পাৰে, আপুনি নিজকে পাপী বুলি স্বীকাৰ কৰি তেওঁতেই আশ্ৰয় ল'বহি পাৰে। তেওঁক আমি ভৰসা কৰিব পাৰোঁ, তেওঁতেই আমি খোপনি ল'ব পাৰোঁ। অৰ্থাৎ আপুনি নিজকে ভাঙি দিয়াৰ নিচিনা হ'ব, কাৰণ তেতিয়া আপুনি আৰু নিজৰ ওপৰত ভৰসা কৰা নহ'ব। কিন্তু যদি আপুনি তেওঁক প্ৰত্যাখ্যান কৰে তেন্তে তেওঁ এটা শিলৰ দৰে আপোনাৰ ওপৰত পৰিব আৰু আপোনাক গুৰি কৰি পেলাব, অৰ্থাৎ তেওঁ আপোনাক শাস্তি বিহিব। এই কথা প্ৰভু যীশুৱে কৈছে, আমি কোৱা নাই। দানিয়েল ভাৱবাদীৰ পুস্তকৰ 2:8 এই বিষয়ে উল্লেখ কৰা হৈছে। তেওঁ এটা দৰ্শন পাইছিল য'ত এই কথা দেখুওৱা হৈছিল যে পৰজাতীয় লোকে এই পৃথিৱী শাসন কৰাৰ অন্ত পৰিবৰ হলে কাৰো হাতেৰে নকটা এটা শিল আহি অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট পৃথিৱীক আঘাত কৰিবহি। ঈশ্বৰৰ বিৰোধিতা কৰা প্ৰত্যেক চৰকাৰ, প্ৰত্যেক ব্যক্তিক তেওঁ ধ্বংস কৰিবহি। তেওঁ তেনেকুৱা এটা শিল। জখৰিয়াই প্ৰভু যীশুক চুকৰ প্ৰধান শিল বুলিও কৈছে, কিন্তু লগতে তাৰে পৰা বেৰত মৰা খুঁটিটো বুলিও কৈছে। আচলতে এই খুঁটিটো এনে এটা বস্তু য'ত তম্বু টানকৈ গাঁঠি দিয়া হয়। তম্বু টানোতে মাটিত পুতি দিয়া শলখা বুজোৱা হৈছে ইয়াত। ইছৰাইলীয় লোকসকলে মিছৰ দেশৰ পৰা মুক্ত হৈ আহি অৰণ্যৰ মাজেৰে যাত্ৰা কৰোঁতে তম্বু টানিব লগা হৈছিল আৰু বতাহত তম্বুবোৰ উৰি নাযাবলৈ মাটিত খুঁটি পুতি গাঁঠি ৰাখিছিল। প্ৰভু যীশুকো এনেকুৱা খুঁটি বুলি কোৱা হৈছে। তেওঁ সুৰক্ষা প্ৰদান কৰে, তেওঁ ধৰি ৰাখে। আমাক বিশ্বাসত থিৰ কৰি ৰাখিবলৈ আমি প্ৰভু যীশুক সুবিধা দিব লাগে। তেওঁ আমাক বিশ্বাসত দৃঢ় কৰি ধৰি ৰাখিব পাৰে। আকৌ বেৰত মৰা খুঁটি মানে তম্বুৰ ভিতৰত লগোৱা খুঁটি, য'ত বস্তু বাহানি ওলোমাই ৰখা হয়, তেনে খুঁটিও বুজায়। খ্ৰীষ্টতেই পিতৃশ্বৰে সকলো গৌৰৱ মহিমা ওলোমাই ৰাখিব। বাইবেলৰ পৰা পঢ়ি দিছো, মই দায়ুদৰ বংশৰ চাবিটো তেওঁৰ কান্ধত দিম, তাতে তেওঁ মেলিব কিন্তু কোনেও বন্ধ নকৰিব, আৰু তেওঁ বন্ধ কৰিব কিন্তু কোনেও নেমেলিব। মই বেৰৰ নিঃসংশয় ঠাইত তেওঁক খুঁটিস্বৰূপে মাৰিম, তেওঁ নিজ পিতৃবংশলৈ গৌৰৱদায়ক আসনস্বৰূপ হ'ব। যিচয়া 22:22-23 পদ। এই ভাৱবাণীটো যদিও ইলিয়াকিমৰ বিষয়ে কৰা হৈছিল, কিন্তু প্ৰকাশিত বাক্য 3:7 পদত এইটো স্পষ্ট হৈ পৰে যে এই ভাৱবাদী চূড়ান্তভাৱে ফলিয়াব প্ৰভু যীশুখ্ৰীষ্টত। জখৰীয়া ভাৱবাদীয়ে প্ৰভু যীশুক যুঁজৰ ধনু বুলিও কৈছে, অৰ্থাৎ তেওঁক যুঁজাৰু আৰু বিজেতা বুলি কোৱা হৈছে। তেওঁ এই পৃথিৱীলৈ আহিব আৰু সকলো অধাৰ্মিকতা পৰাস্ত কৰিব, সকলো দমন নীতি, সকলো অত্যাচাৰ তেওঁ বন্ধ কৰিব আৰু তেনেকুৱা নেতা শাসনকৰ্তাবোৰক তেওঁ ধ্বংস কৰিব। 5 পদ, আৰু তেওঁবিলাকে বীৰ হৈ যুঁজত বাটৰ বোকাত তেওঁবিলাকৰ শত্ৰুবোৰক গচকিব, আৰু তেওঁবিলাকে যুদ্ধ কৰিব, কিয়নো যীহোৱা তেওঁবিলাকৰ লগত আছে, তাতে অশ্বাৰোহীবিলাক লজ্জিত হ'ব। ইয়াত পৃথিৱীত আহিবলগীয়া মহাক্লেশৰ অন্ধকাৰ দিনবোৰৰ কথা বুজোৱা হৈছে। প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ আগে আগে পৃথিৱীত এই মহাক্লেশ হ'ব, কিন্তু ঈশ্বৰে তেওঁৰ লোকসমূহক এই মহাক্লেশৰ মাজেৰে পাৰ কৰাই নিব। খ্ৰীষ্টক প্ৰত্যাখ্যান কৰি ক্ৰুচত দিয়াৰ পাছতে 70 ৰোমৰ আক্ৰমণত ইছৰাইল ধ্বংস হৈছিল। মানুহবোৰ চেদেলি ভেদেলি হৈছিল, তেওঁলোকৰ আশা আকাংক্ষা নোহোৱা হৈ গৈছিল, কিন্তু ভৱিষ্যতে ঈশ্বৰে তেওঁলোকক আকৌ সেই দেশত সংস্থাপিত কৰিব। তেতিয়া তেওঁলোকক কোনেও বাধাও নিদিব, বৰং তেওঁলোক তেতিয়া গোটেই পৃথিৱীৰ বাবে আশীৰ্বাদস্বৰূপ হ'ব। 6 পদ, তদুপৰি মই যিহুদা বংশক সবল কৰিম, যোছেফ বংশক উদ্ধাৰ কৰিম, আৰু তেওঁবিলাকক পুনৰাই আনিম, কিয়নো মই তেওঁবিলাকক দয়া কৰোঁ, আৰু তেওঁবিলাক এনেকুৱা হ'ব যেন মোৰ দ্বাৰাই তেওঁবিলাক দূৰীকৃত হোৱা নাছিল, কাৰণ মই তেওঁবিলাকৰ ঈশ্বৰ যিহোৱা আৰু মই তেওঁবিলাকৰ প্ৰাৰ্থনাৰ উত্তৰ দিম। মই যিহুদা বংশক সবল কৰিম, যোছেফ বংশক উদ্ধাৰ কৰিম। যিহুদা বংশ মানে দক্ষিণৰ ৰাজ্য আৰু যোছেফ বংশ মানে উত্তৰৰ ৰাজ্য, অৰ্থাৎ সেই আহিবলগীয়া ৰাজ্যৰ আনন্দ আৰু আশীৰ্বাদ গোটেই ইজৰাইল জাতিয়েই উপভোগ কৰিবলৈ পাব। জখৰিয়াৰ দিনতো যিসকল লোক জেৰুচালেমলৈ উভতি আহিছিল তেওঁলোকৰ মাজত ইছৰাইলৰ গোটেই 12 ফৈদৰ লোকেই আছিল, কিয়নো মই তেওঁবিলাকক দয়া কৰিলোঁ। তেওঁলোকক ঈশ্বৰে দয়া কৰা বাবেই সেইদৰে উদ্ধাৰ কৰিব। প্ৰিয় শ্ৰোতা, আমি বাৰু আজি কেনেকৈ পৰিত্ৰাণ লাভ কৰোঁ? আমি নিজৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু একমাত্ৰ ঈশ্বৰৰ অনুগ্ৰহতহে আমি পৰিত্ৰাণ লাভ কৰোঁ। আমি ঈশ্বৰৰ দয়া ধনৰ বলত সেই পৰিত্ৰাণ লাভ কৰোঁ। আমাক পৰিত্ৰাণ দিবলৈ, আমাক ক্ষমা কৰিবলৈ তেওঁৰ দয়া আছে। তেওঁ দয়া নকৰা হ'লে আমি কোনো মানুহেই পৰিত্ৰাণ লাভ কৰিব নোৱাৰিলোহেঁতেন। 7 পদটো পঢ়ি দিছো, ইফ্ৰয়মিয়াবিলাক বীৰ পুৰুষৰ নিচিনা হ'ব, আৰু দ্ৰাক্ষাৰসৰ দ্বাৰাই যেনেকৈ মানুহৰ মনত আনন্দ হয়, তেওঁবিলাকৰ হৃদয়ত তেনে আনন্দ হ'ব। এনেকি তেওঁবিলাকৰ সন্তানবিলাকে তাকে দেখি আনন্দ কৰিব আৰু সিহঁতৰ হৃদয়ে যিহুৱাত উল্লাস কৰিব। উত্তৰৰ দহটা ফৈদক ঈশ্বৰে একেলগে ইফ্ৰইম বুলি কৈছে। ঈশ্বৰে তেওঁলোকক পৰিত্যাগ কৰা নাছিল, তেওঁলোক হেৰাই যোৱা নাছিল। ঈশ্বৰৰ দয়া আৰু অনুগ্ৰহত তেওঁলোক জাতি হিচাপে জীয়াই আছিল আৰু আছে। আঠ নম্বৰ পদ, মই তেওঁবিলাকক সুহুৰিয়াই মাতি গোটাম, কাৰণ মই তেওঁবিলাকক মুক্ত কৰিলো আৰু তেওঁবিলাক আগেয়ে বৃদ্ধি পোৱাৰ দৰে বৃদ্ধি পাব। আমি জানো যে এই কথাটো এতিয়াও ফলিবা নাই, কাৰণ পাছৰ পদটোতে ঈশ্বৰে জনাই দিছে যে তেওঁ ইছৰাইলক জাতিবিলাকৰ মাজত চেদেলি ভেদেলি কৰি পেলাব। যদিও খ্ৰীষ্টৰ প্ৰথম আগমনৰ সময়ত ইছৰাইলত বহুতো ইছৰাইলীয়া লোক আছিল, প্ৰভু যীশুৱে এই কথা কৈ গৈছিল যে তেওঁ যোৱাৰ পাছত জিৰচালেম ধ্বংস হ'ব। তেওঁক আনুমানিক 33 চনত ক্ৰুচত দিয়া হৈছিল আৰু 70 চনত জিৰচালেম ধ্বংস কৰা হৈছিল আৰু ইছৰাইলীয় লোকসকলক গোটেই ৰোমীয়া সাম্ৰাজ্যতে হিচৰতি কৰি পেলোৱা হৈছিল। ন নম্বৰ পদ, মই জাতিবিলাকৰ মাজত তেওঁবিলাকক কঠীয়া বোৱা দি বম, তাতে তেওঁবিলাকে দূৰ দেশত মোক সোঁৱৰণ কৰিব আৰু তেওঁবিলাকে নিজ নিজ সন্তানবিলাকে সৈতে জীৱন যাপন কৰি উলটি আহিব। উলটি আহিব, কলৈ উলটি আহিব? তেওঁলোকৰ দেশলৈ নহয়, প্ৰভু ঈশ্বৰলৈ। আজি নিজৰ দেশলৈ উভতি অহা ইছৰাইলীয় লোকবিলাক এতিয়াও প্ৰকৃত অৰ্থত ঈশ্বৰলৈ ঘূৰা নাই। বহুতো পণ্ডিতে বিশ্বাস কৰে যে বৰ্তমানে ইছৰাইল দেশত গোট খোৱা যিহুদী লোকবোৰ আকৌ সিচৰতি হৈ পৰিব, শেষৰ কালত ঈশ্বৰে তেওঁলোকক আকৌ গোটাই আনিব। দহ নম্বৰ পদটো পঢ়ি দিছো, মই তেওঁবিলাকক পুনৰাই মিছৰ দেশৰ পৰা ওলোটাই আনিম আৰু অচুৰৰ পৰা গোটাম, আৰু মই তেওঁবিলাকক গিলিয়ড দেশ আৰু লিবাননলৈ আনিম, তেওঁবিলাকৰ ঠাইৰ নাটনি হ'ব। মই তেওঁবিলাকক আকৌ মিছৰ দেশৰ পৰা ওলোটাই আনিম। আজি মিছৰ দেশত ইছৰাইলীয় লোক নাই বুলিয়েই ক'ব পাৰি। গতিকে ইছৰাইলীয় লোকবোৰ আকৌ সিচৰতি হৈ পৰিব বুলি আমি ধৰি ল'ব পাৰোঁ, আৰু অচুৰ দেশৰ পৰা গোটাম আৰু মই তেওঁবিলাকক গিলিয়ড দেশ আৰু লিবাননলৈ আনিম। আচলতে লিবাননো প্ৰতিজ্ঞাৰ দেশৰ অন্তৰ্গত আছিল। ঈশ্বৰে এদিন সেই দেশো ইছৰাইলীয় লোকবিলাকক দিব। অৱশ্যে সেই সকলোবোৰ ঘটিব প্ৰভু যীশুৰ 1000 বছৰীয়া ন্যায় শাসনৰ সময়তহে। গতিকে তেতিয়া সেই বিষয়লৈ কোনো ধৰণৰ সমস্যাৰো সৃষ্টি নহ'ব। 11 আৰু 12 পদ, তেওঁ সংকট সমুদ্ৰৰ মাজেদি গমন কৰিব, সাগৰৰ ঢৌক প্ৰহাৰ কৰিব আৰু নীল নদীৰ আটাই অগাধ জল শুকুওৱা যাব। অচুৰৰ গৰ্ব খৰ্ব কৰা হ'ব আৰু মিছৰৰ দণ্ডদালি দূৰ কৰা যাব। মই তেওঁবিলাকক জিহুৱাত সবল কৰিম আৰু জিহুৱাই কৈছে তেওঁবিলাকে তেওঁৰ নামেৰে অহা যোৱা কৰিব। ইয়াত দিয়া বৰ্ণনাই ঈশ্বৰে ইছৰাইলৰ লোকসকলক প্ৰথমবাৰ মিছৰ দেশৰ পৰা উদ্ধাৰ কৰি অনা ঘটনালৈ মনত পেলাই দিয়ে। কিন্তু ভৱিষ্যতে যেতিয়া ঈশ্বৰে তেওঁলোকক গোটাই আনিব, তেতিয়া বহুগুণে বেছি অলৌকিক ধৰণে কামবোৰ তেওঁ কৰিব। সেইবাবেই জিৰিমিয়া ভাৱবাদীয়ে লিখিছিল, এই হেতুকে জিহুৱাই কৈছে, চোৱা এনে কোনো দিন আহিছে যে সেইদিনা লোকবিলাকে আৰু নক'ব যে যিজনাই ইছৰাইলৰ সন্তানবিলাকক মিছৰ দেশৰ পৰা উলিয়াই আনিলে সেই জিহুৱাৰ জীৱনৰ শপত। কিন্তু এনেকৈ ক'ব যে যিজনাই ইছৰাইল বংশত জন্মা সন্তানবিলাকক উত্তৰ দেশৰ পৰা আৰু যি যি দেশলৈ মই তেওঁবিলাকক খেদিছিলোঁ সেইসকল দেশৰ পৰা উলিয়াই চলাই লৈ আহিলে সেই জিহুৱাৰ জীৱনৰ শপত, আৰু তেওঁবিলাকে নিজৰ দেশত নিবাস কৰিব। জিৰিমিয়া 23:7-8 পদ, অৰ্থাৎ ভৱিষ্যতে যেতিয়া ঈশ্বৰে তেওঁলোকক আচৰিত ধৰণে গোটাই আনিব, তেতিয়া তেওঁলোক ইমান আচৰিত হ'ব যে আগৰ কালৰ সেই আচৰিত কাৰ্যৰ কথাও তেওঁলোকে পাহৰি যাব। এৰা, এই সকলো ঈশ্বৰে এদিন কৰিব, কাৰণ তেওঁৰ বাক্য অথলে নাযায়। সেইবাবে আমিও ঈশ্বৰৰ বাক্যতে ভৰসা কৰি প্ৰভু যীশুতেই আশ্ৰয় লৈ আমাৰ নিজৰ নিজৰ ভৱিষ্যত নিৰাপদ কৰা উচিত নহয়নে বাৰু? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ। Thank you.